আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে আৰু যোৱা 24 ঘণ্টাত বানৰ ফলত কোনো প্ৰাণহানি, বিশেষ ক্ষয়ক্ষতি আৰু ভূমিস্খলনৰ তথ্য পোৱা হোৱা নাই। অৱশ্যে 11খন জিলাৰ 741খন গাঁৱৰ প্ৰায় 3 লাখ লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যত বছৰটোৰ প্ৰথমটো বানত 23 জন লোকে প্ৰাণ হেৰুৱায়। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 130টা আশ্ৰয় শিবিৰত প্ৰায় 25,000 লোকে আশ্ৰয় লৈ আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰে প্ৰকাশ কৰিছে। কামৰূপ জিলাত বান পৰিস্থিতি সুস্থিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত কালিৰে পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা আৰম্ভ কৰা হৈছে। শ্ৰীভূমি জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও বহু লোকৰ বানৰ কবলত পৰি শিবিৰত আশ্ৰয় লৈ আছে। বানৰ বাবে শ্ৰীভূমি জিলাৰ 27টা সাহায্য শিবিৰত মুঠ 7,200ৰো অধিক লোকে আশ্ৰয় লৈ আছে। চৰকাৰী সাহায্য শিবিৰৰ উপৰি জিলাখনৰ বিভিন্ন স্থানত বানত ক্ষতিগ্ৰস্ত লোকক সাহায্য সামগ্ৰী বিতৰণৰ কাম অব্যাহত আছে। অৱশ্যে জিলাখনৰ বহু স্থানত বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হোৱাত বদৰপুৰৰ পৰা কাটিগড় সংযোগী ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হৈছে। কাছাৰ জিলাত বানৰ ফলত 20,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে আৰু 2 জন লোকে প্ৰাণ হেৰুৱাইছে। কমেও 70খন গাঁৱত পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই আৰু শিলচৰৰ 20টা আশ্ৰয় শিবিৰত সংখ্যক লোকে আশ্ৰয় লৈ আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি উন্নত হৈছে। জিলাখনত বানৰ ফলত 46খন গাঁৱৰ 12,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। শিৱসাগৰ, লখিমপুৰ, ধেমাজি, নগাঁওকে ধৰি কেইবাখনো জিলাত নৈসমূহৰ জলপৃষ্ঠ বিপদসীমাতকৈ নিম্নগামী হোৱাৰ ফলত বান পৰিস্থিতি উন্নত হৈছে বুলি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। ডিব্ৰুগড় ৰেডক্ৰছ ছচাইটিৰ 58 সংখ্যক মাহেকীয়া বৈঠক কালি ডঃ ৰোহিণীকান্ত বৰুৱা আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই বৈঠকত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যোগগুৰু জগদীশ ভৰালী ছচাইটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ছচাইটিৰ সদস্যা নিহাৰিকা শ্ৰুতিকৰ বেজবৰুৱাৰ স্মৃতিৰ সৰাপাত বুটলি শীৰ্ষক গ্ৰন্থখন বিশিষ্ট শিক্ষাবিদ, কবি, সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকাই উন্মোচন কৰে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই ৰেডক্ৰছ ছচাইটিৰ কেইগৰাকীমান সদস্যক আজীৱন সদস্য পদৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। নগাঁও জিলাৰ কলিয়াবৰ তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত 2 জন লোকে থিতাতে প্ৰাণ হেৰুৱায়। কলিয়াবৰৰ উলুৱনি থানাৰ হাতীবন্ধাৰ সমীপৰ দলাপানীত তীব্ৰবেগী ট্ৰাক আৰু মটৰচাইকেলৰ মাজত খুন্দা লগাৰ ফলত মটৰচাইকেল আৰোহী 2 জন থিতাতে নিহত হয়। নিহত লোক 2 জন ৰূপহীহাট থানাৰ অন্তৰ্গত আনাৰুল হক আৰু আছিকুল ইছলাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ঘটনা সংঘটিত কৰি ট্ৰাকখন পলায়ন কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বিশ্বনাথ জিলাৰ চতিয়াৰ দক্ষিণাঞ্চলৰ চন্দ্ৰভেটি গাঁৱৰ এটা পুখুৰীত পৰি কালি 2 জন কিশোৰৰ মৃত্যু হয়। মৃত কিশোৰ 2 জন হৈছে 14 বছৰীয়া অজয় মণ্ডল আৰু 16 বছৰীয়া বিপুল মণ্ডল। অজয় নামৰ কিশোৰজন প্ৰথমে পানীত পৰিছিল আৰু পানীৰ পৰা ভায়েকক বচাবলৈ ককায়েক বিপুল মণ্ডলে চেষ্টা চলাইছিল, কিন্তু পুখুৰীৰ গভীৰতাত সোমাই 2গৰাকী ভাতৃৰ মৃত্যুমুখত পৰে। ইয়াৰ পাছতে স্থানীয় লোকে পুখুৰীৰ পৰা 2কে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে 2কে মৃত বুলি ঘোষণা কৰে। শিৱসাগৰত কালিৰে পৰা ৱাটাৰ পল' খেলৰ ৰাজ্যিক বাছনি শিবিৰ অনুষ্ঠিত হৈছে। শিৱসাগৰ নগৰৰ সমীপৰ বাৰহৈটিঙত জিলা সাঁতোৰ সন্থাৰ উদ্যোগত আৰু অসম সাঁতোৰ সন্থাৰ তত্বাৱধানত অনুষ্ঠিত এই শিবিৰ কালি অসম সাঁতোৰ সন্থাৰ উপসভাপতি দেৱ হাজৰিকাই উদ্বোধন কৰে। এসপ্তাহ ধৰি চলিবলগীয়া এই শিবিৰৰ পৰা জুলাইৰ প্ৰথম ভাগত আহমেদাবাদ আৰু কলকাতাত অনুষ্ঠিত হ'বলগীয়া ৱাটাৰ পল' খেলৰ বাবে অসম দল নিৰ্বাচন কৰা হ'ব। ল'ৰা আৰু ছোৱালীৰ জুনিয়ৰ আৰু ছিনিয়ৰ 2টা শাখাৰ বাবে খেলুৱৈ নিৰ্বাচনৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা এই শিবিৰত গুৱাহাটী, তিতাবৰ, যোৰহাটকে ধৰি ৰাজ্যৰ 6খন জিলাৰ নিৰ্বাচিত 40গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কালিৰে পৰা য়োনেক্স ছানৰাইজ অপেন 4ৰ্থ সংখ্যক সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ডিব্ৰুগড় জিলা ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনত 500ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। কালি বিয়লি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বঙাইগাঁও FC অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসম ফুটবল সন্থাৰ উদ্যোগত আৰু ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সহযোগত মাতমৰাৰ বিষ্ণুৰাম দলে ক্ৰীড়া ক্ষেত্ৰত কালি অনুষ্ঠিত 2খন ছেমিফাইনেলত বঙাইগাঁও FCয়ে গ্ৰীণ ভেলী গুৱাহাটী একাদশক 1-0 পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। কাইলৈ হ'বলগীয়া ফাইনেল খেলখন ছয়গাঁও ফুটবল ক্লাব আৰু বঙাইগাঁও ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।